Ja, Akakhpani. বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা আৰু মোৰ লগত আছে মৃদুস্মিতা শৰ্মা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হৈছে, মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025 উদ্বোধন কৰে। নিৰ্বাচন আয়োগে নিৰ্বাচনী তালিকা অধিক শুদ্ধ কৰাৰ লগতে ভোটদান প্ৰক্ৰিয়া সুবিধাজনক কৰি তোলাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰীষ্মৰ সময়ত হ'ব পৰা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে দেশৰ 11খন ৰাজ্যলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। বিগত বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন 3.63% বৃদ্ধি হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত সতেক পাছতে মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025 উদ্বোধন কৰে। দেশে ছবি নিৰ্মাণ, ডিজিটেল বিষয়বস্তুৰ প্ৰস্তুতি, গেমিং, ফেশ্বন, সংগীত আৰু লাইভ সংগীতানুষ্ঠানৰ ক্ষেত্ৰসমূহত বিশ্বস্তৰৰ কেন্দ্ৰ হিচাপে আগবাঢ়িবলৈ সক্ষম হৈছে। বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন 2025ৰ শুভাৰম্ভ কৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয়। তেওঁ লগতে উল্লেখ কৰে যে বৰ্তমানৰ এনিমেচনৰ বিশ্বৰ বজাৰখনৰ মূল্য $430 বিলিয়নতকৈও অধিক আৰু অহা 10 বছৰৰ ভিতৰত এই বজাৰখনৰ মূল্য বাঢ়ি দুগুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে ইয়াৰ লগতে ভাৰতৰ এনিমেচন আৰু গ্ৰাফিক্স উদ্যোগেও যথেষ্ট সুযোগ গ্ৰহণ কৰিব পাৰিব। তেওঁ এই উদ্যোগৰ অংশীদাৰসকলক আন্তৰ্জাতিকভাৱে এই সম্প্ৰসাৰণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ আহান জনায়। শ্ৰীমোদীয়ে উল্লেখ কৰে যে ৱেব কেৱল এখন সন্মিলনেই নহয়, ই সংস্কৃতি, সৃজনীশীলতা আৰু বিশ্ব সংযোগৰ প্ৰতিনিধিস্বৰূপ। ভাৰতৰ সৃষ্টিশীলতাৰ অৰ্থনীতিৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অনাগত সময়ত দেশৰ মুঠ ঘৰুৱা উৎপাদনৰ হাৰ বৃদ্ধিৰ ক্ষেত্ৰতো ই বিশেষ ভূমিকা পালন কৰিব। তেওঁ লগতে উল্লেখ কৰে যে ৱেব সন্মিলনৰ জৰিয়তে 100খনতকৈও অধিক দেশৰ শিল্পী, উদ্ভাৱক, বিনিয়োগকাৰী আৰু নীতি প্ৰস্তুতকাৰীসকলে এখন মঞ্চত লগ হবলৈ সুযোগ পাইছে। ৱেব বজাৰ নামৰ পদক্ষেপে উদ্ভাৱক আৰু প্ৰস্তুতকাৰীসকলক উৎসাহ প্ৰদান কৰিব। দেশৰ বৰ্ণিল সংস্কৃতিৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীজনে কয় যে দেশৰ প্ৰতিটো ৰাস্তাই ভাৰতীয় সংস্কৃতিৰ একো একোটা কাহিনী বহন কৰে। প্ৰযুক্তিয়ে মুখ্য ভূমিকা পালন কৰা বৰ্তমানৰ একবিংশ শতিকাৰ বিশ্বখনত সৃজনীশীলতাৰ যথেষ্ট দায়িত্ব আছে। সেয়েহে প্ৰযুক্তিৰ লগতে সাংস্কৃতিক সমানে গুৰুত্ব দিয়াৰো যথেষ্ট প্ৰয়োজন আছে। শ্ৰীমোদীয়ে বিশ্বৰ সৃষ্টিশীলতাৰ সমুদায়ক ভাৰতৰ সৈতে সংযোজিত হবলৈ আহান জনায়। তেওঁ ভাৰতৰ সাধু কোৱাৰ পৰম্পৰাৰ ওপৰত জোৰ দি এই সাধুকথাসমূহে প্ৰাকৃতিক আৰু অৰ্থবহ সংযোগ স্থাপন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেওঁ লগতে কয় যে ভাৰতীয় চিনেমাসমূহে বিশ্বৰ সকলো কোণ চুবলৈ সক্ষম হৈছে আৰু বৰ্তমান এই চিনেমাসমূহ 100খনতকৈও অধিক দেশত মুক্তি দিয়া হৈছে। অতিথি ক্ষেত্ৰখনেও বৰ্তমান বহুলভাৱে আগবাঢ়ি গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ লগতে বিশ্বৰ বাবে সৃষ্টি কৰাৰ এয়াই উপযুক্ত সময়। প্ৰধানমন্ত্ৰীয়ে বিনিয়োগকাৰীসকলক বিভিন্ন মঞ্চতেই নহয় মানুহৰ ক্ষেত্ৰতো বিনিয়োগ কৰিবলৈ আহান জনাইছে। লগতে দেশৰ যুৱ প্ৰজন্মক ভাৰতৰ লক্ষ লক্ষ কাহিনী বিশ্বৰ সন্মুখলৈ উলিয়াই আনিবলৈও আহান জনায়। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগানীয়ে শনিবাৰে মুম্বাইত ৱেব সন্মিলন 2025ত ইণ্ডিয়াজ লাইভ ইভেণ্ট ইকনমী এ ষ্ট্ৰেটেজিক গ্ৰ'থ ইম্পেৰেটিভ শীৰ্ষক বিষয়ত প্ৰথম শ্বেতপত্ৰ প্ৰকাশ কৰে। এই শ্বেতপত্ৰত ভাৰতৰ ক্ৰমবিকাশশীল মনোৰঞ্জন উদ্যোগ সন্দৰ্ভত বিস্তাৰিতভাৱে বিশ্লেষণ কৰা হয়। এই শ্বেতপত্ৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে তৈয়াৰ কৰিছে। মন্ত্ৰালয়ে কৈছে যে 2024 বৰ্ষত সংগঠিত লাইভ ইভেণ্ট খণ্ডত 15% বৃদ্ধি হৈছিল। ইয়াৰ জৰিয়তে 13 বিলিয়ন ৰাজহ সংগ্ৰহ হৈছিল। মন্ত্ৰালয়ে আৰু কৈছে যে 2030 বৰ্ষলৈ ভাৰত বিশ্বৰ শীৰ্ষ 5খন লাইভ মনোৰঞ্জনস্থলীত অন্তৰ্ভুক্ত হ'ব। নিৰ্বাচন আয়োগে নিৰ্বাচনী তালিকা অধিক শুদ্ধ কৰাৰ লগতে জনসাধাৰণৰ বাবে ভোটদান প্ৰক্ৰিয়া অধিক সুবিধাজনক কৰি তোলাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। আয়োগে বৰ্তমান ভাৰতৰ মহাপঞ্জীয়কৰ পৰা মৃত্যুৰ পঞ্জীকৰণ তথ্য ইলেক্ট্ৰনিকভাৱে লাভ কৰিব। এই প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচনী পঞ্জীয়ক বিষয়াই মৃত্যুৰ পঞ্জীয়ন তথ্যসমূহ সময়মতে লাভ কৰিব। এই প্ৰক্ৰিয়াৰ যোগেদি বুথ পৰ্যায়ৰ বিষয়াসকলেও ক্ষেত্ৰ পৰিদৰ্শনৰ জৰিয়তে তথ্যৰ শুদ্ধ পুনৰ পৰীক্ষা কৰিবলৈ সমৰ্থ হ'ব। ভোটাৰ তথ্য তালিকা ভোটদাতাসকলৰ বাবে সুবিধাজনক কৰি তুলিবলৈ ইয়াৰ আৰ্হি উন্নত কৰাৰ বাবে সিদ্ধান্ত লৈছে। ভোটাৰৰ ক্ৰমিক নম্বৰ আৰু আংশিক নম্বৰৰ আকাৰ বৃদ্ধিৰ জৰিয়তে এই প্ৰচেষ্টা লোৱা হৈছে। ইয়াৰ ফলত ভোটদাতাসকলে সহজতে তেওঁলোকৰ ভোটদান কেন্দ্ৰসমূহ বিচাৰি উলিয়াবলৈ সহজ হ'ব আৰু নিৰ্বাচনী বিষয়াসকলে নিৰ্বাচনী তালিকাত তেওঁলোকৰ নামসমূহ সহজতে বিচাৰি উলিয়াব পাৰিব। আয়োগে নিৰ্বাচনী পঞ্জীয়ন বিষয়াই নিযুক্তি দিয়া বুথ পৰ্যায়ৰ বিষয়াসকলক মানসম্পন্ন ফটো পৰিচয় পত্ৰ লগত লৈ থাকিবলৈ নিৰ্দেশনা দিছে, যাতে ইয়াৰ জৰিয়তে জনসাধাৰণে নিজৰ নামসমূহ বিচাৰি উলিওৱা আৰু পঞ্জীয়ন কৰাৰ সময়ত তেওঁলোকক সহজতে চিনাক্ত কৰিব পাৰে আৰু তেওঁলোকৰ সৈতে আত্মবিশ্বাসেৰে কথা বাৰ্তা পাতিব পাৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শৰ্মাৰ পৰা।
গ্ৰীষ্মৰ দিনসমূহত দেশৰ বিভিন্ন অংশত হ'ব পৰা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে দেশৰ 11খন ৰাজ্যলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। আয়োগে আৰ্থিকভাৱে দুৰ্বল, ঘৰৰ বাহিৰলৈ কাম কৰিবলৈ যোৱা শ্ৰমিক, বয়োজ্যেষ্ঠ লোক, শিশু, গৃহহীন তথা আশ্ৰয়হীন লোকৰ বাবে গ্ৰীষ্ম সময়ছোৱাত বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। আয়োগে আহ্বান জনোৱা এই ৰাজ্যসমূহ হৈছে পাঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু ৰাজস্থান। এই 11খন ৰাজ্যৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা পত্ৰত গ্ৰীষ্মৰ সময়ছোৱাত সমাজৰ আৰ্থিকভাৱে দুৰ্বল আৰু গৃহহীন লোকসকলৰ বাবে আশ্ৰয়স্থান, সাহায্য সামগ্ৰীৰ যোগান, কৰ্মসময় সংশোধন আৰু গ্ৰীষ্মজনিত ৰোগসমূহৰ চিকিৎসাৰ বাবে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। গ্ৰীষ্মৰ সময়ছোৱাত জনসাধাৰণৰ জীৱন ৰক্ষা কৰিবলৈ গ্ৰহণ কৰা ব্যৱস্থাসমূহ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিবলৈও আয়োগে আহ্বান জনাইছে। বিগত বৰ্ষৰ তুলনাত দেশত কয়লাৰ উৎপাদন 3.63% বৃদ্ধি পাইছে। কয়লা মন্ত্ৰালয়ৰ এটা বিবৃতিত কোৱা হৈছে যে এই বৃদ্ধিয়ে কয়লাৰ যোগান আৰু স্থিৰতা নিশ্চিত কৰাৰ ক্ষেত্ৰত চৰকাৰৰ ধাৰাবাহিক প্ৰচেষ্টাৰ কথাকে সূচাইছে। মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ পোৱা মতে 2025 চনৰ এপ্ৰিল মাহলৈকে দেশত 81.57 মেট্ৰিক টন কয়লাৰ উৎপাদন বৃদ্ধি পাইছে। যোৱাটো বৰ্ষত এই উৎপাদন আছিল 78.71 মেট্ৰিক টন। মন্ত্ৰালয়ে জনোৱা মতে চলিত বৰ্ষৰ এপ্ৰিল মাহলৈকে মুঠ 86.64 মেট্ৰিক টন কয়লা প্ৰেৰণ কৰা হৈছে। উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে পেহেলগাম আক্ৰমণৰ ঘটনাক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি জনসাধাৰণক এক হৈ থকাৰ আহান জনাইছে। তেওঁ কয় যে ৰাষ্ট্ৰৰ স্বাৰ্থ সকলো স্বাৰ্থতকৈ ঊৰ্ধত। উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত চুনৌতীয়া মুঝে পচন্দ হে শীৰ্ষক গ্ৰন্থ উন্মোচন কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে বিশ্বত ভাৰতৰ প্ৰভাৱ বৃদ্ধি হৈছে বুলি উল্লেখ কৰে। এই গ্ৰন্থখন ৰাজ্যপাল আনন্দীবেন পেটেলৰ অনুপ্ৰেৰণাময় যাত্ৰাৰ আধাৰত ৰচনা কৰা হৈছে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপৰাষ্ট্ৰপতি শ্ৰীধনখৰে উত্তৰ প্ৰদেশ চৰকাৰৰ অৰ্থনৈতিক বৃদ্ধিৰ প্ৰসংগ কৰে। এই অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কয় যে গ্ৰন্থখনে যুৱ প্ৰজন্মক প্ৰেৰণা দিব। গ্ৰন্থখনত ৰাজ্যপাল আনন্দীবেন পেটেলৰ শিক্ষক, মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হিচাপে পালন কৰা বৰ্ণিল জীৱন যাত্ৰাক প্ৰতিফলিত কৰা হৈছে। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডঃ মনসুখ মন্দাভিয়াই আজি নতুন দিল্লীত বেডমিণ্টন খেলুৱৈ ক্ৰমে চিৰাগ চেট্টী আৰু সাত্বিক ৰাজ ৰণকী ৰেড্ডীক 2023 বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান কৰে। সংবাদ মাধ্যমৰ এটা পোষ্টৰ জৰিয়তে ডঃ মন্দাভিয়াই দুয়োজন ক্ৰীড়াবিদে বেডমিণ্টন কৰ্টত দেখুওৱা একাগ্ৰতা তথা খেলৰ অসাধাৰণ প্ৰদৰ্শনৰ প্ৰশংসা কৰে আৰু লগতে তেওঁলোকে ভৱিষ্যতে এনে উন্নয়নৰ প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জিকি ৰাজস্থান ৰয়েলছে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুম্বাইৰ জিঅ' বিশ্ব অভিৱৰ্তন কেন্দ্ৰত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব দৃশ্য শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলন ৱেবছ 2025 উদ্বোধন কৰে। নিৰ্বাচন আয়োগে নিৰ্বাচনী তালিকা অধিক শুদ্ধ কৰাৰ লগতে ভোটদান প্ৰক্ৰিয়া সুবিধাজনক কৰি তোলাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে। গ্ৰীষ্মৰ সময়ত হ'ব পৰা গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে দেশৰ 11খন ৰাজ্যলৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত খন্তেক পাছতে মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।